আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ কৰুণাময় প্ৰভু পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমাৰ এই ভক্তিবচন অনুষ্ঠানটো আপুনি বাৰু নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ কেতিয়াবা চিঠি লিখিছেনে? যদি লিখা নাই, আজিয়েই এখন নিলিখে কিয়? প্ৰিয় শ্ৰোতা, আমালৈ চিঠি লিখিবলৈ হ'লে আমাৰ ঠিকনাটোও জানিব লাগিব। আমাৰ ঠিকনাটো হৈছে
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহক এতিয়া প্ৰাৰ্থনাৰে আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ পিতা, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, আমি দুৰ্বল মানুহ মাত্ৰ, আমাৰ সীমিত জ্ঞানেৰে তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰোঁ। প্ৰভু, তুমিয়েই আমাক শিকোৱা, তুমিয়েই আমাক বুজাই দিয়া, তুমিয়েই আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে কথা কোৱা। তেওঁলোক প্ৰতিজনৰ বাবেই তুমি চিন্তা কৰা, তেওঁলোক প্ৰতিজনকেই যে তুমি ভাল পোৱা, তেওঁলোকৰ প্ৰতিজনৰ জীৱন যে তুমি সফল কৰি তুলিব খোজা, সেই কথা তেওঁলোকক উপলব্ধি কৰিবলৈ দিয়া। এই ভক্তিবচন অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক তুমি বিশেষভাৱে সহায় কৰা, যাতে তেওঁলোকে নিজৰ নিজৰ কাম সুকলমে কৰি যাব পাৰে। এই অনুষ্ঠানৰ জৰিয়তে তোমাৰ প্ৰেমৰ সৌৰভ চাৰিওফালে বিয়পাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই মৃত্যুবৰণ কৰি তৃতীয় দিনা কবৰৰ পৰা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? যদি শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 8 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আপুনি অনুষ্ঠানটো শুনিছিলনে বাৰু? আজিৰ অনুষ্ঠানত আমি 9 নম্বৰ অধ্যায়ৰ আলোচনা আৰম্ভ কৰিম। আমি ইতিমধ্যে 8 নম্বৰ অধ্যায়ত পালোঁ যে প্ৰভু যীশুৱে 7টা চাপ থকা পুথিৰ নোৰাখনৰ 7 নম্বৰ চাপটো খোলাৰ পাছত 7টা তুৰী হাতত লোৱা স্বৰ্গদূতকেইজনে এটা এটাকৈ তুৰী বজাবলৈ ধৰিলে। আৰু ইতিমধ্যে 4টা তুৰী বজোৱাৰ কথা আমি পঢ়িবলৈ পালোঁ। এই তুৰীধ্বনিত পৃথিৱীত কি ধৰণৰ ঘটনা ঘটিব সেই বিষয়ে আমি আলোচনা কৰিলোঁ। সেই সকলোবোৰ ঘটনা এতিয়াও ঘটা নাই, ভৱিষ্যতে ঘটিব। প্ৰথমতে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা হ'ব স্বৰ্গলৈ, আৰু তাৰ পাছতহে পৃথিৱীত এই মহাক্লেশৰ সূত্ৰপাত ঘটিব। 4 নম্বৰ তুৰীটো বজোৱাৰ পাছতেই ঘোষণা কৰা আমি পালোঁ যে পৃথিৱীত চূড়ান্ত ৰূপত দুখ ক্লেশ হ'ব, আৰু সেই সময়ত পৃথিৱীত থকা লোকৰ বাবে দুখে কোলাই বাচিয়ে নধৰা যেন হ'ব। 7টা তুৰীধ্বনিৰ পাছৰ 3টা তুৰীধ্বনিৰ কথা প্ৰথম 4টাৰ পৰা বেলেগে দেখুওৱা হৈছে এই 9 নম্বৰ অধ্যায়ৰ পৰা। এই পাছৰ তুৰীধ্বনিকেইটা হ'ব দুখ ক্লেশৰ তুৰীধ্বনি। এতিয়া আমি এনেকুৱা এটা অংশত প্ৰৱেশ কৰিব ধৰিছোঁ যিটো অতি আচৰিত ধৰণৰ চমকপ্ৰদ কথাৰে ভৰা, আমাৰ মনত নানা ধৰণৰ প্ৰশ্ন জগাই তোলা কথা। বহুতো লোকে বেলেগ বেলেগ ধৰণৰ ব্যাখ্যা আগবঢ়াব খোজে, কিন্তু আমি প্ৰথমতেই এই কথা মনত পেলাই ল'ব লাগে যে ঈশ্বৰৰ বাক্যত লিখা এই কথাবোৰে আমাক আচলতে ভয় খুৱাব নালাগে। যদিহে আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ সন্তান হৈছোঁ, তেন্তে আমি এই ঘটনাবোৰৰ সন্মুখীন হ'ব লগা নহয়। পৃথিৱীলৈ আহিব লগা এই ভয়ংকৰ ক্লেশৰ পৰা হাত সাৰি যোৱাটো খ্ৰীষ্টীয় মণ্ডলীৰ বাবে গৌৰৱময় আশা, কাৰণ পৃথিৱীলৈ সেই মহাক্লেশ নামি অহাৰ আগে আগেই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিয়া হ'ব। আৰু এই মহাক্লেশবোৰ ঘটিব খ্ৰীষ্টক প্ৰত্যাখ্যান কৰা, ঈশ্বৰৰ বিৰোধিতা কৰা জগতখনৰ ওপৰলৈহে। এতিয়া আমি যিখিনি মহাক্লেশৰ কথা পাম সেইখিনি হৈছে পৃথিৱীত চলিব লগা মহাক্লেশৰ আটাইতকৈ কষ্টকৰ আৰু ভয়ংকৰ সময়। সেইখিনি সময় হৈছে দানিয়েলৰ 70 সপ্তাহৰ শেষৰ 3.5 বছৰৰ কথা। আৰু এই শেষৰ 3.5 বছৰ কাল হ'ব প্ৰচণ্ড দুখক্লেশৰ সময়, মানৱ ইতিহাসৰ সকলোতকৈ অন্ধকাৰচ্ছন্ন সময় এই 3.5 বছৰ কাল। যদিও এতিয়া আমি পঢ়িবলৈ ওলোৱা শাস্ত্ৰাংশৰ কথাখিনি বুজি পোৱা বেছি সহজ নহয়, তথাপি পাচনি জোহনেই আমাক বুজি পোৱাৰ চাবিকাঠি দিব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰথমতে আমি পাওঁ 5 নম্বৰ তুৰী বজোৱাৰ কথা। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ প্ৰকাশিত বাক্য 9 নম্বৰ অধ্যায়ৰ 1 পদ। পাছে পঞ্চম দূতে বজালত আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিলোঁ, আৰু অগাধ ঠাইৰ কুণ্ডৰ চাবি তেওঁক দিয়া হ'ল। অগাধ ঠাইৰ কুণ্ড বা তলি নোহোৱা গাঁত। আকাশৰ পৰা পৃথিৱীলৈ পৰা এটা তৰা দেখিলোঁ। আমি ইতিমধ্যে 2টা তৰাৰ কথা পাইছোঁ, আৰু সেই তৰাকেইটা আক্ষৰিক অৰ্থত তৰা বুলি আমি কৈ আহিছোঁ, অৰ্থাৎ পৃথিৱীত পৰা উল্কাপিণ্ড, নক্ষত্ৰ নহয়, উল্কাপিণ্ড বা পপীয়া তৰা। এনেদৰে উল্কাপিণ্ড পৃথিৱীত মাজে মাজে পৰি থাকে। বেছিভাগ ক্ষেত্ৰতেই এই উল্কাপিণ্ডবোৰ পৃথিৱীত পৰাৰ আগতেই জ্বলি ছাই হৈ যায়। কিছুমান উল্কা পুৰি শেষ হৈ যোৱাৰ আগতেই পৃথিৱীত পৰেহি, আৰু এনেকুৱা ঘটনাক উল্কাপাত হোৱা বুলি কয়। এনেকুৱা উল্কাপাত মাজে মাজে হৈ থাকে, কিন্তু ইয়াত যি তৰাৰ কথা কোৱা হৈছে সেইতৰা কোনো নিৰ্জীৱ পদাৰ্থ নহয়। ইয়াত তেওঁক অৰ্থাৎ তৰাটোক চাবি দিয়াৰ কথা কোৱা হৈছে। অৰ্থাৎ সেই তৰা হৈছে এজন ব্যক্তি, জ্ঞান বুদ্ধি থকা ব্যক্তি। এই ব্যক্তি আচৰিত ধৰণৰ ব্যক্তি। গতিকে এই তৰা আগতে উল্লেখ কৰা তৰা দুটাতকৈ নিশ্চয় বেলেগ। অৰ্থাৎ চতুৰ্থ তুৰিধ্বনিত পৃথিৱীত যি তৰা পৰা বুলি আমি পঢ়িছিলোঁ তাতকৈ এই তৰাটো বেলেগ। আৰু আমি ভাবোঁ এই তৰাটো হৈছে ছয়তান। এই তৰাটোক আমি ছয়তান বুলি কিয় কৈছোঁ তাৰ কাৰণ আছে। আমি বাইবেলত আগতে এনেদৰে পাই আহিছোঁ, হে দীপ্তিময় প্ৰভাতীয় তৰা, তুমি আকাশৰ পৰা কেনেৰূপে পতিত হলা, আৰু জাতিবিলাকক নিপাত কৰোতা যি তুমি, তুমি ছিন্ন হৈ কেনেদৰে মাটিৰ সমান হলা। যিচয়া 14:12। আকৌ লোকে লিখা শুভবাৰ্তাত আমি এনেদৰে পঢ়িবলৈ পাইছিলোঁ প্ৰভু যীশুৱে কোৱা কথা। তেওঁবিলাকক ক'লে, স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ মই ছয়তানক পৰা দেখিলোঁ। লোকে লিখা শুভবাৰ্তা 10:18। অৰ্থাৎ ছয়তানক আকাশৰ পৰা পৰা তৰা বুলিয়েই প্ৰভু যীশুৱে কৈছে। এই ছবিবোৰৰ পৰা আমি বুজি পাওঁ যে ইয়াত তৰাটো ছয়তানহে, জ্বলি থকা তৰা, কিন্তু আকাশৰ পৰা পৃথিৱীলৈ খহি পৰা তৰা। আকৌ আমি প্ৰকাশিত বাক্যতেই পঢ়িবলৈ পাম যে ছয়তানক স্বৰ্গৰ পৰা বহিষ্কাৰ কৰি পৃথিৱীলৈ নিপাতিতা কৰা হ'ব। গতিকে যদিহে ছয়তানক এনেদৰে পৃথিৱীলৈ পেলাই দিয়া হয় তেন্তে ছয়তানে কি কৰিব? ছয়তানে গৈ তলি নোহোৱা গাঁতৰ চাবিকাঠি লয়। চাবিকাঠি মানে ক্ষমতা আৰু কৰ্তৃত্বক বুজায়। ছয়তানে সেই অগাধ গৰ্তৰ ওপৰত এই কৰ্তৃত্ব পায় কাৰণ সাময়িকভাৱে ঈশ্বৰেই ছয়তানক সেইখিনি অধিকাৰ দিছে। এই অগাধ গৰ্ত মানে নৰক নহয় বুলিয়েই আমি ভাবোঁ। প্ৰভু যীশুৱে মঠিয়া লিখা শুভবাৰ্তা 12:40 এনেদৰে কৈছিল, কিয়নো জোনা যেনেকৈ 3 দিন 3 ৰাতি বৰ মাছৰ পেটত আছিল, তেনেকৈ মানুহৰ পুত্ৰও 3 দিন 3 ৰাতি পৃথিৱীৰ ভিতৰত থাকিব। প্ৰভু যীশুৱে কবৰত থাকি তৃতীয় দিনা পুনৰ জি উঠা কথা ইয়াত বুজাইছে যদিও তেওঁ ইয়াত পৃথিৱীৰ গৰ্ভলৈ নামি যোৱাৰ কথা কৈছে, কাৰণ তেওঁকতো আচলতে শিলেৰে কটা গুহাৰ নিচিনা ঠাইতে ৰখা হৈছিল, তেওঁক মাটি খান্দি কবৰ দিয়া হোৱা নাছিল। গতিকে তেওঁ ক্ৰুচীয় মৃত্যুৰ পাছত পৃথিৱীৰ বুকুলৈ সোমাই যোৱা বুলি কওঁতে আচলতে এই অটল গৰ্তলৈ যোৱাৰ কথাহে আমি বুজি পাওঁ। এই গৰ্ত বা হেডিছ এনেকুৱা এখন ঠাই য'ত মৃত্যুৰ পাছত মানুহৰ আত্মাবোৰ যায়, কিন্তু নৰক এনেকুৱা এখন ঠাই য'ত শেষ বিচাৰৰ পাছত ছয়তান আৰু ছয়তানৰ অনুগামী অৰ্থাৎ ঈশ্বৰ বিৰোধী অবিশ্বাসী লোকৰ আত্মাই ঠাই পাব। অৱশ্যে এই বিষয়ে যিহেতু শাস্ত্ৰত বেছি স্পষ্টভাৱে কোৱা হোৱা নাই, গতিকে আমি হেডিছ আৰু নৰকৰ পাৰ্থক্যৰ বিষয়ে খুব বেছি জোৰকৈ ক'ব নোৱাৰোঁ, কিন্তু এই ধাৰণাটোৱেই বেছিভাগ লোকে গ্ৰহণ কৰে। এই অটল গৰ্তৰ চাবি কাঠি বৰ্তমানে প্ৰভু যীশুৰ হাতত আছে। দ্বিতীয় পিতৰ 2:4 আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হ'বলৈ অন্ধকূপত সমৰ্পণ কৰিলে। অসুচী আত্মাবোৰক তাতবন্দী কৰি ৰখা হৈছে। কিন্তু মহাক্লেশৰ শেষৰ 3.5 বছৰ কালত সেই ঠাইৰ চাবিকাঠি ছয়তানৰ হাতত দিয়া হ'ব আৰু ছয়তানক এটা বিশেষ ধৰণৰ স্বাধীনতা দিয়া হ'ব, যি স্বাধীনতা ছয়তানে আগতে কেতিয়াও পোৱা নাছিল। আৰু সেইকাৰণেই সেই কালত মানুহে মৰিবলৈ বিচাৰিলেও মৰিব নোৱাৰিব, কাৰণ ছয়তানে মানুহবোৰক দুখ কষ্টটো পেলাব আৰু মৰিবও নিদিব। এতিয়া 2 নম্বৰ পদটো পাঠ কৰি দিছোঁ, তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলিলত কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ ধোঁৱা উঠিল, তাতে সেই কুণ্ডৰ ধোঁৱাৰে সূৰ্য আৰু আকাশ অন্ধকাৰময় হ'ল। পৃথিৱীৰ সেই অটল গৰ্তৰ পৰা ওলাই আহিব জুই ধোঁৱা আদি, প্ৰচণ্ড ডাঙৰ আগ্নেয়গিৰিৰ নিচিনাকৈ আৰু পৃথিৱীখন চানি ধৰিব। তিনি আৰু চাৰিপদ। সেই ধোঁৱাৰ পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল আৰু সেইবোৰক পৃথিৱীৰ কেঁকুৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া হ'ল। আৰু পৃথিৱীৰ কোনো তৃণ বা কোনো কেঁচা শাক বা কোনো গছ হিংসা নকৰি যিবিলাকৰ কপালত ঈশ্বৰৰ চাপ নাই অকল তেনে মানুহবিলাকক হিংসা কৰিবলৈ সেইবোৰক কোৱা হ'ল। ইয়াত জোহনে প্ৰতীকধৰ্মী ভাষা ব্যৱহাৰ কৰিছে অতি ভয় লগা জীৱ বুজাবলৈ, ইমান ভয় লগা জীৱ যে তেওঁ এনেদৰেই বুজাবলৈ ভাল পাইছে। ইয়াত কোৱা হৈছে কিছুমান কচুৱা ফৰিঙৰ কথা, কিন্তু সেইবোৰ অতি আচৰিত প্ৰকৃতিৰ। এইবোৰ সাধাৰণ প্ৰকৃতিৰ কচুৱা ফৰিং নহয়, কাৰণ এইবোৰে গছ গছনি নাখায়। পৃথিৱীৰ কচুৱা ফৰিঙৰ কোনো ৰজা নাই, কিন্তু এইবোৰৰ হলে আছে। মিছৰ দেশত ঈশ্বৰে যেনেদৰে কচুৱা ফৰিং আনিছিল, সেই কচুৱা ফৰিংবোৰৰ বিষয়ে এনেদৰে লিখা হৈছিল। তাতে ফৰিংবোৰে গোটেইখন মিছৰ দেশলৈ আহি মিছৰৰ আটাই অঞ্চল জুৰি ল'লেহি। সেইবোৰ অতিশয় কষ্টদায়ক। সেইৰূপ ফৰিং পূৰ্বে কেতিয়াও হোৱা নাই আৰু পাছেও নহ'ব। যাত্ৰাপুস্তক 10:14। গতিকে এইবোৰ ফৰিং সেই আগৰ নিচিনা কচুৱা ফৰিং নহয়। তথাপি এইবোৰ কিবা বিশেষ ধৰণৰ জন্তুৱেই আছিল, সিংহ, ঘোঁৰা, বৃশ্চিক আৰু মানুহৰ সৈতে সাদৃশ্য থকা। এই কচুৱা ফৰিং সদৃশ জীৱবোৰে পৃথিৱীলৈ যি প্ৰবল উপদ্ৰৱ আনিব, সেই উপদ্ৰৱ মিছৰ দেশত যেনে উপদ্ৰৱ আহিছিল তেনেকুৱাই হ'ব। এনেধৰণৰ এটা উপদ্ৰৱৰ বিষয়ে জুৱেল ভাৱবাদীয়েও ভৱিষ্যৎবাণী কৰি গৈছে। এই কচুৱা ফৰিংবিলাকে কেঁকুৰা বিচাৰ নিচিনাকৈ দংশন কৰে মন্দ মানুহক, যিবোৰ মানুহৰ কপালত ঈশ্বৰে চাপ মাৰি দিয়া নাই। 5 নম্বৰ পদটো পঢ়িছো। তেওঁবিলাকক বধ কৰিবলৈ নহয়, কিন্তু তেওঁবিলাকে 5 মাহলৈকে যাতনা পাবৰ কাৰণে সেইবোৰক ক্ষমতা দিয়া হ'ল। কেঁকুৰা বিচাই মানুহক বিন্ধাত যেনে যাতনা, সেইবোৰে দিয়া যাতনা তেনে। কেঁকুৰা বিচা বা বৃশ্চিক সাধাৰণতে সেমেকা ঠাইত থাকে। এইবোৰৰ নেজৰ পিনে বিষাক্ত শুং থাকে। মানুহ নমৰে, কিন্তু প্ৰচণ্ড বিষ। এইবোৰে সেই লোকসকলক কামুৰিব যিসকলৰ কপালত ঈশ্বৰৰ চাপ মৰা নাই। আমি ইতিমধ্যে পাই আহিছো যে এই প্ৰবল মহাক্লেশ অহাৰ আগে আগে খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলক কপালত চাপ মাৰি দিয়া হ'ব, যাতে তেওঁলোক মহাক্লেশৰ পৰা সাৰি যায়। 6 নম্বৰ পদ। সেইকালত মানুহবিলাকে মৃত্যুক বিচাৰিব, কিন্তু কোনোমতে তাক নাপাব। তেওঁবিলাকে মৰিবলৈ আকাংক্ষা কৰিব, কিন্তু মৃত্যু তেওঁবিলাকৰ পৰা পলাব। ছয়তানক সেই হেডিছ বা তলি নোহোৱা গাঁতৰ চাবিকাঠি দিয়া হ'ব। সেই অটল গৰ্তলৈ মৃত লোকসকলৰ আত্মা যায়। এতিয়ালৈকে মৃত লোকসকলৰ আত্মা সেই ঠাইলৈকে গৈ আছে, আৰু প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰাৰ পাছত সেই অটল গৰ্তলৈ গৈ পৰিত্ৰাণৰ বাণী ঘোষণা কৰিছিল বুলি আমি বাইবেলত পঢ়িছো। ছয়তানে নিজৰ অনুগামীসকলক মৰাটো নিবিচাৰিব, আৰু ছয়তানৰ অনুগামীসকলকহে সেই বিষাক্ত জীৱই কামুৰিব। সেই বিষাক্ত পোকে দংশন কৰা মানুহে যন্ত্ৰণাত থাকিব নোৱাৰি আত্মহত্যা কৰিব খুজিব, কিন্তু নমৰিব। গতিকে সেই যন্ত্ৰণা কি যে ভয়ানক হ'ব আমি সহজেই অনুমান কৰিব পাৰোঁ। ছয়তানে অনুগামীবোৰক পৃথিৱীতে থকাটো বিচাৰিব, পৃথিৱীত মন্দতা চলাই ৰাখিবলৈ। কোনো কোনে ক'ব খোজে যে ঈশ্বৰেই এই মন্দ লোকসকলক মৰিবলৈ নিদিব, কাৰণ পাপী মানুহে ঈশ্বৰ বিদ্ৰোহৰ শাস্তি ভোগ কৰিবই লাগিব, সাৰিব নোৱাৰে। প্ৰভু যীশুখ্ৰীষ্টক প্ৰত্যাখ্যান কৰাটো ধেমালি কথা নহয়, তেওঁক অৱজ্ঞা কৰাটো সাধাৰণ কথা নহয়। জীৱনত বহুতো প্ৰয়োজনীয় কাম আছে, কিন্তু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাটো সকলোতকৈও প্ৰয়োজনীয় কাম। বাকী কামবোৰৰ কথা তাৰ পাছতহে। 7-10 নম্বৰ পদ পাঠ কৰি দিছো। সেই ফৰিংবোৰৰ আকৃতি যুদ্ধৰ অৰ্থে সুসজ্জিত কৰা ঘোঁৰাৰ নিচিনা, আৰু মূৰত সুবৰ্ণময় কিৰীতি থকা যেন দেখা যায়, আৰু সিহঁতৰ মুখ মানুহৰ মুখৰ নিচিনা, তিৰোতাৰ চুলিৰ নিচিনা সিহঁতৰ চুলি আছিল, সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা, আৰু লোহাৰ বুকুবৰীৰ নিচিনা সিহঁতৰ বুকুবৰী আছিল। সিহঁতৰ ডেউকাৰ শব্দ ৰণলৈ লৰি যোৱা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা, কেঁকুৰা বিচাৰ নিচিনা সিহঁতৰ নেজ আৰু হুল আছিল, আৰু 5 মাহলৈকে মানুহক হিংসা কৰিবলৈ সিহঁতৰ ক্ষমতা সিহঁতৰ নেজত আছিল। এইটো অতি ভয় লগা, আচৰিত আৰু অস্বাভাৱিক ধৰণৰ বৰ্ণনা। কিন্তু অলপ ভালদৰে লক্ষ্য কৰিলে আমি পেলেষ্টাইন দেশৰ কচুৱা ফৰিংবোৰৰ লগত অলপ সাদৃশ্য দেখা পাওঁ। ইয়াক ঘোঁৰাৰ নিচিনা বুলি কোৱা হৈছে, আৰু এই কচুৱা ফৰিঙক জাৰ্মান ভাষাত হিফাৰ্ড হে হৰ্চ বা ঘোঁৰা বুলি কয়, আৰু ইটালীৰ ভাষাত কেভলেট্টা লিটল হৰ্চ বা ঘোঁৰা বুলি কয়। কচুৱা ফৰিঙৰ মুখখন মানুহৰ নিচিনা আৰু মূৰত থকা শুং দুডাল ছোৱালীৰ চুলিৰ নিচিনা। জুৱেল ভাৱবাদীয়ে কচুৱা ফৰিঙৰ দাঁত সিংহৰ দাঁতৰ নিচিনা বুলি কৈছে। এই কচুৱা ফৰিঙে অদ্ভুত শব্দ এটা কৰে, আৰু জাকে জাকে অহা কচুৱা ফৰিঙে বৰষুণ অহাৰ নিচিনা শব্দ এটা কৰে। বহুতো লোকে আকৌ কচুৱা ফৰিঙৰ এই বৰ্ণনা পঢ়ি সেই ফৰিংবোৰ আচলতে উৰাজাহাজ বুলিহে ক'ব খোজে। এবাৰ এজন প্ৰচাৰকে কৈছিল যে যিহেতু এই কচুৱা ফৰিংবোৰৰ নেজৰ পিনে শুং থকা বুলি কোৱা হৈছে, গতিকে এইবোৰ আচলতে যুদ্ধ বিমান আৰু পিছপিনেৰে গুলী মাৰিব পৰা যুঁজাৰু বিমান। কিন্তু সেই কথা শুনিবলৈ ভাল হ'লেও আমি মনত ৰখা উচিত যে দিনে দিনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি হৈ আছে, আৰু নতুন নতুন ধৰণৰ বিমান ওলাই আছে। আজি হয়তো কোনোবাই এই কচুৱা ফৰিংবোৰক মিছাইল বুলিহে ক'ব খুজিব, কিন্তু আমি হ'লে এইবোৰ আমি দেখি থকা একো বস্তুৰ লগত ৰিজাব নোখোজো। সেই মহাক্লেশৰ সময়ত কেনেধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ হ'ব আমি নাজানো। সেই কচুৱা ফৰিঙৰ দংশনৰ যন্ত্ৰণা থাকিব 5 মাহ পৰ্যন্ত। 11 নম্বৰ পদটো পঢ়িছো, অগাধ ঠাইৰ দূত সিহঁতৰ ওপৰত ৰজা আছিল, তাৰ নাম ইব্ৰী ভাষাত আবদ্দুন, গ্ৰীক ভাষাত আপুলিয়ন। কচুৱা ফৰিঙৰ ৰজা নাই, কিন্তু এইবোৰৰ হলে থাকিব, আৰু ৰজা হ'ব স্বয়ং ছয়তানৰ বিশেষ দূত। ছয়তানক এনেদৰে প্ৰথমবাৰৰ বাবে ক্ষমতা দিয়া হ'ব মানুহক আক্ৰমণ কৰিবলৈ। সেই দিন অতি ভয়ানক হ'ব। ইব্ৰী ভাষাত আবদ্দুন নামটোৰ অৰ্থ হৈছে ধ্বংসকাৰ্য, আৰু গ্ৰীক ভাষাত আপুলিয়ন মানে ধ্বংস কৰোতা। এতিয়া 12 নম্বৰ পদটো পঢ়ি দিছো, এই প্ৰথম সন্তাপ গ'ল, চোৱা ইয়াৰ পাছত আৰু 2 সন্তাপ আহিছে। এই প্ৰথম সন্তাপ হ'ব সেই 7 বছৰীয়া মহাক্লেশৰ দ্বিতীয়াৰ্ধ, অৰ্থাৎ 5.5 বছৰৰ আগভাগত। এই সন্তাপ চলিব 5 মাহ ধৰি, গতিকে বাকী 2টা সন্তাপ আহিব সেই 3.5 বছৰৰ বাকী থকা সময়খিনিত। পিছৰ সন্তাপকেইটা আৰু বেছি ভয়াৱহ হ'ব বুলি ইয়াত সাৱধান কৰি দিয়া হৈছে। প্ৰিয় শ্ৰোতা, আজি আমাৰ হাতত সময় আছে, সময় এতিয়াও উকলি যোৱা নাই, ঈশ্বৰৰ অনুগ্ৰহৰ কাল এতিয়াও চলি আছে। এই অনুগ্ৰহৰ কাল কেতিয়া শেষ হয় আমি কিন্তু কোনেও ক'ব নোৱাৰোঁ। গতিকে সময় থাকোঁতেই প্ৰভু যীশুত আশ্ৰয় লৈ আমাৰ বৰ্তমান জীৱন আশীৰ্বাদপূৰ্ণ কৰাৰ লগতে ভৱিষ্যতো নিৰাপদ কৰাটো বুদ্ধিমানৰ কাম নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
হৃদয় কিয় তুমি ইমান দুখী হোৱা, তোমাৰ মনত আনন্দ নাই যেন বিপদা গৰ আছে, অন্তৰত ভাবি নিচুৱা তোমাৰ ঈশ্বৰে কিমান মৰম করে, কিমান মৰম করে। হৃদয় তুমি
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিশু গ্ৰহণ কৰা আনন্দ জীৱন পাবা, হৃদয়ত তুমি শান্তি পাবা, আৰু তুমি তেওঁৰ সন্তান হবা। তোমাৰে হৃদয় ভাবিছোৱা, তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে, কিমান মৰম কৰে, কিমান মৰম কৰে।